এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত চিকেন নেক অংশৰ আশে পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰাই ষড়যন্ত্ৰ চলিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ শাস্তি বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা 433টা পৰিয়াললৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী আৰু গোলাঘাটৰ নুমলীগড় হাইস্কুল দলৰ চলিত বৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী ল'ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ লাভ ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব কন্যাধাৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আধাৰ কাৰ্ড নথকা লোকসকলক ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহান জনায় ইয়াৰ পাছত অত্যন্ত জৰুৰী হলে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি তেওঁ কয় ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰ কাৰ্ডৰ সুবিধা লৈ যাতে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে তাৰ বাবে অসম মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰে
ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব কিন্তু ইয়াতে আমি শ্বিডিউল ট্ৰাইব শ্বিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম কাৰণ কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকী আছে যদি কোনোবা আদাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকী থাকি গ'ল তেখেতসকলে এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব আৰু ডিচিয়ে এছ বি ফৰেনাৰ্ছ ট্ৰিবুনেল সকলো লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে
উৰিয়ামঘাটৰ উচ্ছেদিত 12,000 বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবেও আজি বৈঠকত সিদ্ধান্ত লোৱা হয় মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ প্ৰায় 3,15,000 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ভৱিষ্যতৰ 10টা গুৰুত্বপূৰ্ণ খণ্ডত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে দীঘলীপুখুৰী নুনমাটি উড়ন সেতুৰ নাম মহাৰাজা পৃথু উড়ন সেতু হিচাপে নামকৰণ কৰা হ'ব বুলিও মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয় সংকটৰ সময়ত ভূ ৰাজনৈতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি সংবাদমেলত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চিকেন নেক অৰ্থাৎ উত্তৰ পূবক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা উত্তৰবংগৰ ঠেক অংশৰ আশে পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলি আছে অনাগত 20 বছৰ অসমৰ বাবে জটিল সময় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ডঃ শৰ্মাই লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাই গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতকৰ মৃত্যু সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটনাটো চালি জাৰি চোৱাৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে 4-5 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ধেমাজিৰ জিলা আৰু ছেচন আদালতে আজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰে মুঠ 41জন লোকৰ সাক্ষ্যৰ ভিত্তিত 4 বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াই কালি অভিযুক্ত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে আজি আদালতে দোষীৰ শাস্তি ঘোষণা কৰে উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 চনৰ 21 আগষ্টত পৰিকল্পিতভাৱে নন্দিতা শইকীয়াক আক্ৰমণ কৰিছিল পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে 400 পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে আদালতে ভাৰতীয় দণ্ডবিধিৰ 302, 307, 326 আৰু 347 নম্বৰ ধাৰাত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰে আজিৰ এই ৰায়দান সম্পৰ্কত লখিমপুৰৰ চৰকাৰী অধিবক্তা অজয় ফুগলাই এইদৰে কয়
আজি চাৰিটা বছৰে মই নন্দিতা শইকীয়া আৰু তেওঁলোকৰ বাকী দুজন জখমীৰ হৈ পিনে ওকালতি কৰি আহিছিলোঁ। আৰু আমাৰ উদ্দেশ্য এটাই আছিল, যিহেতু অপৰাধ গম্ভীৰ গতিকে ইয়াৰ শাস্তি হ'ব লাগে গম্ভীৰ, আৰু তাৰ পৰিণতিত আজি মাননীয় আদালতে চূড়ান্ত ৰায়দান কৰি ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 302ত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 103.4 মেগাহাৰ্জত, আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীৰ যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিশ্বনাথ জিলাৰ চৰণীয় পথাৰৰ ভূমি দখল কৰি থকা 433টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক 15 দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। বিহাৰী সমষ্টিৰ নিজ বাগমাৰীৰ নামাপাৰা, পোলকাটা আদি অঞ্চলৰ 265 বিঘা ভূমিত উচ্ছেদ চলু হ'ব। নগাঁও জিলাৰ জুৰিয়াত অহা 23 আগষ্টৰ পৰা উচ্ছেদ অভিযান চলিব। জেঙনি আৰু বলিকটীয়াত প্ৰশাসনে উচ্ছেদ চলাব। উল্লেখযোগ্য যে ধিং ৰাজচক্ৰ বিষয়াই যোৱা 5 আৰু 8 জুলাইত দখলীকৃত ভূমি খাৰী কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল। ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্যক্ৰমণিকা আজি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে যোৱা 21 জুলাইত আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰো সামৰণি পৰে। অধিৱেশনৰ সামৰণিৰ পাছত সংসদ ভৱন চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশন দেশ আৰু চৰকাৰৰ বাবে যথেষ্ট ফলপ্ৰসূৰূপে পৰিগণিত হয় যদিও ভালেসংখ্যক নতুন সাংসদে সদনত বক্তব্য ৰখাৰ সুযোগ লাভ নকৰে। ইয়াৰ বাবে বিৰোধী পক্ষ দায়ী বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। তেওঁ কয় যে বিৰোধী পক্ষই সদনৰ কাম কাজ বাৰে বাৰে বিঘ্নিত কৰে আৰু নিৰ্ধাৰিত আলোচনাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক অভিনন্দন জনোৱাৰ সুযোগ নিদিয়াৰ বাবে শ্ৰীৰিজিজুৱে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে প্ৰতিবাদ সাব্যস্ত কৰা আৰু মতানৈক্য প্ৰকাশ কৰাটো অভিব্যক্তি প্ৰকাশৰ গণতান্ত্ৰিক পদ্ধতি যদিও সংসদত চৰকাৰৰ কাম কৰাত বাধা প্ৰদান কৰাটো অগণতান্ত্ৰিক। বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভাত কৰ্ম সম্পাদনৰ হাৰ 31 আৰু ৰাজ্যসভাত 39% আছিল। এই অধিৱেশনত লোকসভাত 14খন বিধেয়ক উত্থাপন কৰা হয় আৰু ইয়াৰ 12খন গৃহীত হয়। একেদৰে ৰাজ্যসভাই অধিৱেশনৰ সময়ছোৱাত 15খন বিধেয়ক গ্ৰহণ কৰে। তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাংগণত অহা 13 ছেপ্টেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান বাহন আৰু আবকাৰী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, 107 নম্বৰ ধাৰা, বেংক ঋণ, BSNL, বিদ্যুৎ বিল, শ্ৰমিক সম্পৰ্কীয় আইন ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে। তামোলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্ৰিকান ছুৱাইন ফ্লুৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামোলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্ৰমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত অঞ্চলসমূহৰ পৰা গাহৰি আৰু ইয়াৰ মাংসৰ সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে। মৃত গাহৰি মুকলি ঠাই, ডাষ্টবিন, নৈ, পুখুৰী আদিত পেলোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলাখনৰ গাহৰি পালকসকলক সজাগ হোৱাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে যথেষ্ট পৰিমাণে চূণ, ব্লিচিং পাউডাৰ আদি যোগান ধৰিব বুলিও প্ৰকাশ কৰিছে। চাহ বাগিচাৰ শ্ৰমিকসকলে অহা 10 ছেপ্টেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানচ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা 31 আগষ্টৰ ভিতৰত বানচ ঘোষণা কৰিব লাগিব বুলি জিলা প্ৰশাসনে নিৰ্দেশ দিছে। ঘোষিত বানচ যোৱা বছৰৰ তুলনাত কম হ'ব নোৱাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত স্পষ্ট কৰি দিয়ে। চাহ শ্ৰমিকসকলে সময়মতে কোনো সমস্যা নোহোৱাকৈ বানচ লাভ কৰিবলৈ সকলো পক্ষকে একেলগে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
নগাঁও জিলাৰ বিভিন্ন ব্যক্তিক অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰবঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্ৰেডিঙৰ জৰিয়তে প্ৰায় 80 কোটি টকা আত্মসাত কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত লোকজনক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অনিৰ্বাণৰ সহযোগী কাশ্যপ ফুকনকো প্ৰবঞ্চনাৰ গোচৰত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত 16 আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ খাৰিফ 2025 আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়। ডিজিটেল শস্য জৰীপ খাৰিফ 2025ৰ জৰিয়তে কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ উদ্দেশ্যে প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথ্য সংগ্ৰহৰ দিহা কৰা হৈছে। পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু হিমন্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁও নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি 5 বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া 7:30 বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। অসম বিশ্ববিদ্যালয়ত আজি প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীৰ্ষক এখন হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কামত হিন্দী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ৰাজভাষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ ৰাজীৱ মোহন পণ্টই কৰ্মশালাখন উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰাজভাষা কোষৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত শিক্ষানুষ্ঠানখনৰ নৱনিযুক্ত বিষয়া কৰ্মচাৰীসকলে অংশ লয়। ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 91 গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ 400+ স্বেচ্ছাসেৱকক নিচামুক্ত অভিযানৰ অধীনত বিশেষ প্ৰশিক্ষণ দিয়া হয়। বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ 23 আগষ্টৰ নিশা 8:02 দৃষ্টিপাতত লগ পাব একালত সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ভূষণ বৰঠাকুৰৰ। গোলাঘাট জিলাৰ নুমলীগড় হাইস্কুল দলে চলিত বছৰৰ 15 বছৰ অনুৰ্ধ পিলিক চৌধুৰী সোঁৱৰণী লৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ লাভ কৰিছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত আজি নুমলীগড় দলে চিৰাং জিলাৰ উৰ্বশী ব্ৰহ্ম সোঁৱৰণী হাইস্কুলক 3-0 পৰাজিত কৰে। নুমলীগড় হাইস্কুলৰ হৈ খেলখনৰ 21 মিনিটত অনিৰ্বাণ হাজৰিকাই প্ৰথমটো গ'ল দিয়ে। খেলৰ 33 মিনিটত তামচ দৈমাৰীয়ে গ'ল দি গোলাঘাটৰ অগ্ৰগতি 2-0 কৰে। উৎপল বড়োই খেলৰ 55 মিনিটত নুমলীগড়ৰ হৈ তৃতীয়টো গ'ল দিয়ে। অনিৰ্বাণক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাছনি কৰা হয়। ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত পৰহিলৈ কলকাতাত হ'বলগীয়া ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত খেলোৱা হ'ব। বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ দিয়ে। ACRD নামৰ সংস্থাটোৱে পূৰ্বে এনেধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক সাহিত্যিক ডাঃ প্ৰিয়ম্বদা দাসৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। এগৰাকী সু সাহিত্যিক হোৱাৰ উপৰি তেওঁ বৰপেটা ৰোডৰ সমাজ জীৱনৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত। চিকেন নেক অংশৰ আশে পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ শাস্তি। বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা 453 পৰিয়াললৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী। আৰু গোলাঘাটৰ নুমলীগড় হাইস্কুল দলৰ চলিত বছৰৰ পিলিক চৌধুৰী সোঁৱৰণী লৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।